এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়াৰ উজনি অসমৰ বাতৰি পঢ়িছো মৃদুস্মিতা শৰ্মাই। ৰাজ্য চৰকাৰে উমৰাংছৰ 3 কিলো কয়লাখনিত সংঘটিত দুৰ্ঘটনা সন্দৰ্ভত তদন্ত কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অনিমা হাজৰিকাৰ নেতৃত্বত এখন ন্যায়িক তদন্ত আয়োগ গঠন কৰিব। মৰিগাঁৱত আজি অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে কয় যে কয়লাখনিত নিহত 4জন শ্ৰমিকৰ নিকট আমীয়লৈ 10 লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ'ব। সম্ভেদ নোপোৱা আন 5জন শ্ৰমিকৰ পৰিয়াললৈও 10 লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যত ৰেড হোল খননৰ সন্দৰ্ভত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপৰ বাবে নিৰ্দেশনা যুগুত কৰা হ'ব। ইপিনে ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত মৰিগাঁও জিলাৰ উন্নয়নৰ বাবে বহুকেইটা প্ৰকল্পত অনুমোদন জনোৱা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মৰিগাঁও জিলাৰ উন্নয়ন আৰু বিকাশৰ বাবে মন্ত্ৰীসভাৰ বৈঠকত 292 কোটি টকাৰ প্ৰকল্পৰ অনুমোদন জনায়। জুনবিল মেলাৰ স্থানত মঞ্চ নিৰ্মাণৰ বাবে 5 কোটি টকা, মৰিগাঁৱৰ নতুন আৱৰ্ত ভৱন নিৰ্মাণৰ বাবে 15 কোটি টকা, তিৱা সাহিত্য সভা ভৱন নিৰ্মাণৰ বাবে 1 কোটি টকা আগবঢ়াবলৈ আজিৰ বৈঠকত সিদ্ধান্ত লোৱা হয়। জিলাখনৰ শতবৰ্ষ গৰকা 9খন বিদ্যালয়ৰ উন্নয়নৰ বাবে 8 কোটি টকাকৈ আগবঢ়াবলৈও আজিৰ বৈঠকত সিদ্ধান্ত লোৱা হয়। বৈঠকত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত 2000 কোটি টকাৰ অনুমোদন জনায়। এই আঁচনিৰ অধীনত মহিলাসকলক 3টা পৰ্যায়ত ঋণ আৰু ৰাজসাহায্য প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ অধীনত 75,000 যুৱক যুৱতীলৈ ৰাজসাহায্যযুক্ত ঋণ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আজিৰ কেবিনেটে বিটিআৰৰ উন্নয়নৰ বাবে 401 কোটি টকাৰ পুঁজিত অনুমোদন জনায়। অংগনবাড়ী কেন্দ্ৰৰ সঠিক কাৰ্যকৰীকৰণৰ বাবে অংগনবাড়ী কেন্দ্ৰ ব্যৱস্থাপনা সমিতি গঠনৰ নিৰ্দেশনাটো আজিৰ মন্ত্ৰীসভাৰ বৈঠকে অনুমোদন জনায়। গোলাঘাট জিলাৰ বোকাখাটৰ বালিজান নতুন গাঁৱৰ বানেশ্বৰ মহন্ত সমন্বয় ক্ষেত্ৰত কাইলৈৰ পৰা 5দিনীয়াকৈ অসম বৈদিক বৈষ্ণৱ মহাসভাৰ চতুৰ্দশ দ্বিবাৰ্ষিক ৰাজ্যিক অধিৱেশনৰ আয়োজন কৰা হৈছে। কৃষিমন্ত্ৰী তথা অধিৱেশন উদযাপন সমিতিৰ সভাপতি অতুল বৰাই কালি এই অধিৱেশনৰ প্ৰস্তুতি পৰ্যালোচনা কৰে। তেওঁ এই কাৰ্যসূচী নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে সকলোকে সহযোগিতাৰে কাম কৰিবলৈ আহান জনায়। এই অধিৱেশনৰ অংশ হিচাপে যুৱ আৰু মহিলা সমাৰোহ, নাম সমাৰোহ, মুকলি সভা, শিশু আৰু চেমনীয়াৰ মাজত বৰগীত, সত্ৰীয়া নৃত্য, জ্যোতি সংগীত, বক্তৃতা প্ৰতিযোগিতাকে ধৰি কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হ'ব। একেদৰে জিলাখনৰ মৰঙীৰ পুষ্পবিলাস বৈকুণ্ঠ ক্ষেত্ৰত কাইলৈৰ পৰা 3 ফেব্ৰুৱাৰীলৈ সদৌ অসম শিশু ভাওনা আৰু মুকলি শাখাৰ ভাওনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ৰূপগড়ৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শ্ৰদ্ধা জনাই কাইলৈ ৰাজ্যজুৰি শিল্পী দিৱস উদযাপনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত গোলাঘাটত দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। এই অনুষ্ঠানতে বিশিষ্ট সংগীত শিল্পী ডঃ অনিমা চৌধুৰী আৰু মুকুল ৰাভাক চলিত বছৰৰ শিল্পী বঁটা প্ৰদান কৰা হ'ব। বিগত বৰ্ষৰ সন্মানীয় নটসূৰ্য ফণি শৰ্মা বঁটা বিশিষ্ট অভিনেত্ৰী ৰেবা ফুকনলৈ, সাহিত্যচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা প্ৰবীণ অভিনেত্ৰী হীৰা নেওগলৈ আৰু জননেতা ভীমবৰ দেউৰী বঁটা বিশিষ্ট সমাজকৰ্মী জলেশ্বৰ ব্ৰহ্মলৈ আগবঢ়োৱা হ'ব। এই অনুষ্ঠানত বিত্ত, মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অজন্তা নেওগ, কৃষিমন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা। একেদৰে সদৌ অসম ছাত্ৰ সন্থাই হোজাই জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কাকী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আজিৰে পৰা দুদিনীয়াকৈ হোজাইত কেন্দ্ৰীয়ভাৱে শিল্পী দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি ৰূপগড়ৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা আৱক্ষ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। অনুষ্ঠানৰ অংশ হিচাপে জিলাভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতা, সদৌ অসম ভিত্তিক মুকলি কুইজ আৰু জ্যোতি সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। নিশাৰ ভাগত নাট্যানুষ্ঠানত ৰূপগড়ৰ কালজয়ী নাট ৰূপালীম পৰিৱেশন কৰা হ'ব। কাইলৈৰ অনুষ্ঠানত কেইবাগৰাকীও শিল্পীক সম্বৰ্ধনা জনোৱাৰ উপৰি মুকলি সভা আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। যোৰহাট নগৰৰ নৱালীত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত 7জন লোক আহত হৈছে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি নৱালী পথৰ টাই মন্দিৰ ঢেকিয়াজুলিৰ সমীপত 2খন বাহনৰ মাজত সংঘৰ্ষৰ ফলত 1খন বাহনত থকা 7গৰাকী যাত্ৰী আহত হয়। আহতসকলৰ 2জনক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আন 5গৰাকী যাত্ৰীক প্ৰাথমিক চিকিৎসা প্ৰদানৰ পাছত ঘৰলৈ যাবলৈ দিয়া হয়। সিংফো সমাজৰ মুৰববী তিনিচুকীয়া জিলাৰ লিডু বিছাগাঁও নিবাসী বিচাৰজা বিছানং সিংফোৰ মৃত্যুত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।